এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। যোৰহাট জিলাৰ মৰিয়নী মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 29 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে। অধিৱেশনৰ মুকলি সভাত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে অসমৰ জাতীয় জীৱনৰ অন্যতম শক্তিশালী সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিষ্ঠাকালৰে পৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে সংগ্ৰাম কৰি আহিছে। ছাত্ৰ সন্থাই জনগোষ্ঠীটোক শৈক্ষিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অবিৰতভাৱে চেষ্টা কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ দুয়োটা সংগঠনকে চাহ জনগোষ্ঠীৰ উত্তৰণৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম বিধানসভাত অহা 25 নৱেম্বৰত চাহ জনজাতিৰ লোকসকলৰ সুবিধাৰ্থে এখন বিধেয়ক উত্থাপন কৰা হ'ব বুলি উল্লেখ কৰি কয় যে এই বিধেয়কৰ জৰিয়তে চাহ বাগিচাৰ মালিকৰ পৰা লাইনৰ মাটি চাহ শ্ৰমিকক দিয়াৰ ব্যৱস্থা কৰা হ'ব। অসমৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চাহ বাগিচাৰ শিক্ষাৰ্থীসকলৰ বাবে 4খনকৈ আসন সংৰক্ষণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
আজি আমাৰ প্ৰচেষ্টাত অসমত 30টাতকৈও অধিক ডক্টৰ বা MBBSত পঢ়া ল'ৰা ছোৱালীৰ সৃষ্টি হৈছে আৰু অসমৰ চাহ বাগিচাসমূহলৈ এক যুগাত্মক পৰিৱৰ্তন আহিবলৈ সক্ষম হৈছে। অসমৰ প্ৰত্যেকখন মেডিকেল কলেজত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি 4টাকৈ আসন আমি সংৰক্ষণ কৰিম। ইয়াৰ ফলত আজি আমাৰ অসমত 14খন মেডিকেল কলেজ আছে। ইয়াৰ ফলত অসমত প্ৰত্যেক বছৰে আমি 46গৰাকীকৈ ছাত্ৰ ছাত্ৰী ডক্টৰ বনাব পাৰিম।
ডঃ শৰ্মাই অহা বছৰৰ জানুৱাৰীত চাহ বাগিচা অঞ্চলত 100খন নতুন হাইস্কুল স্থাপন কৰা হ'ব বুলিও প্ৰকাশ কৰে। বিগত 75 বছৰত চাহ বাগিচা অঞ্চলসমূহত প্ৰাথমিক বিদ্যালয়ৰ বাহিৰে উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত শেহতীয়াকৈ এনে অঞ্চলসমূহত 115খন এনে বিদ্যালয় স্থাপন কৰা হৈছে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। শিল্পীগৰাকীৰ সোণাপুৰৰ কমাৰকুচিৰ সমাধিক্ষেত্ৰত আজি ডিমৰীয়াবাসী ৰাইজে গীতাপাঠ, সংকীৰ্তন, সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে 100গৰাকীৰ নামতিৰ দলে নাম প্ৰসংগ আৰু 100গৰাকী বাঁহী বাদকে শ্ৰদ্ধাঞ্জলি জনাই নিশালৈ ভাওনা পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। কাছাৰ জিলাৰ বিভিন্ন স্থানতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। নিষ্ঠা সংগীত প্ৰতিষ্ঠানৰ উদ্যোগত বদৰপুৰ ঘাটত মৰমৰ জুবিনদা শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। মাজুলীৰ মুদৈবিল বৰনামঘৰত আজি দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ মাহেকীয়া তিথি পালন কৰা হয়। বিশ্বনাথ জিলাৰ গহপুৰত অভিনেতা ৰবি শৰ্মাই শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। এই কাৰ্যসূচীটো অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে গছপুলি ৰোপণ কৰে। হোজাই জিলাৰ 2 নম্বৰ কাকি চাৰিআলিৰ সমীপত জুবিন গাৰ্গৰ 11 ফুট উচ্চতাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। অনুষ্ঠানত জাতি ধৰ্ম নিৰ্বিশেষে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। অসমবাসীৰ হিয়াৰামঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে ৰাজ্যৰ জনসাধাৰণে পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী পালনৰ বাবে সাজু হৈছে। অৱশ্যে এইবাৰ ৰাইজৰ মাজত উৎসৱৰ পূৰ্বৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা নাই। এইবাৰ ৰাজ্যৰ অধিকাংশ লোকে মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে সাজু হৈছে। অৱশ্যে মৃত শিল্পীসকলে প্ৰস্তুত কৰা চাকি আৰু অন্যান্য পোহৰৰ সামগ্ৰী বজাৰসমূহত উপলব্ধ হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিক্ৰেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাসগৃহসমূহ আলোকমালাৰে সজাই তোলা হৈছে। বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল সংগঠনে শব্দ, বায়ু প্ৰদূষণবিহীন দীপাৱলী পালন কৰাৰ উদ্দেশ্যে আহ্বান জনাইছে। ৰাজ্যৰ প্ৰতিখন জিলাতে দীপাৱলী পালনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। উজনি অসমৰ গোলাঘাট জিলাৰ লগতে নগাঁও জিলাতো দীপাৱলী উপলক্ষে প্ৰস্তুতি চলিছে। জিলা দুখনৰ ৰাইজে এইবাৰ জাক জমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি দীপাৱলী উদযাপন কৰিবলৈ সাজু হৈছে। নগাঁও জিলাৰ মৃৎশিল্পীসকলে 30-40 হাজাৰকৈ মাটিৰ চাকি বিক্ৰী কৰিছে। এইবাৰ জিলাখনৰ জনসাধাৰণে মাটিৰ চাকিৰে বাসগৃহৰ চৌদিশ পোহৰোৱাৰ বাবে সাজু হৈছে। একেদৰে বিভিন্ন প্ৰান্তৰ কালী মন্দিৰসমূহত ধৰ্মীয় পৰম্পৰাৰে শ্ৰী শ্ৰী কালী পূজা সম্পন্ন কৰাৰ বাবে প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।